নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে সংবিধানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত তথা বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী মালধেৰিটাত আজি পুৱা সন্দেহযুক্ত আলফা পৰেশ বৰুৱা ফৈদৰ উগ্ৰপন্থীয়ে আছাম ৰাইফলছৰ এটা পহৰাদাৰী দলৰ এখন বাহনক লক্ষ্য কৰি অতৰ্কিতে আক্ৰমণ চলায়। আৰু কলকাতা নাইট ৰাইডাৰ্ছ আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে সংবিধানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে। বিহাৰৰ গয়াৰ গান্ধী ময়দানত আজি এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলসমূহে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে বিজেপিয়ে সংবিধান সলনি কৰিব বুলি অপপ্ৰচাৰ চলাই আছে। কোনেও সংবিধান সলনি কৰিব নোৱাৰে বুলি শ্ৰীমোদীয়ে আশ্বাস দিয়ে। তেওঁ কয় যে বিজেপিয়ে ৰাষ্ট্ৰীয় সংবিধান দিৱস পালনৰ পৰম্পৰা আৰম্ভ কৰি বিজেপিয়ে সংবিধানৰ প্ৰকৃত ভাৱনা জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ চেষ্টা চলাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে লোকসভা নিৰ্বাচনত বিৰোধী পক্ষৰ এই কুটিল প্ৰয়াসক পৰাভূত কৰিব। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে সনাতন ধৰ্মক অপমান কৰা বুলি শ্ৰীমোদীয়ে অভিযোগ তোলে। বিহাৰৰ বেয়া অৱস্থাৰ বাবে তদানীন্তন আৰ জে ডিৰ শাসনকালৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আৰ জে ডি জংঘলৰাজ আৰু দুৰ্নীতিৰ ইপিঠি সিপিঠি স্বৰূপ। শ্ৰীমোদীয়ে আজি বিয়লি পূৰ্ণিয়াৰ ৰংগভূমি ময়দানত আন এখন জনসভাত সম্বোধন কৰিব।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে তথ্য বিশ্লেষণ আৰু সাক্ষ্য আধাৰিত উন্নয়ন কাৰ্যসূচী ৰূপায়ণে চৰকাৰক জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাত সহায় কৰিছে। তেওঁ কয় যে নতুন অৱধাৰণা, পদ্ধতি আৰু প্ৰযুক্তিৰ মাধ্যমেৰে কৰ্মদক্ষতা বৃদ্ধি কৰাটো ভাৰতীয় অৰ্থনৈতিক সেৱাৰ যুৱ বিষয়াসকলৰ দায়িত্ব। ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰতীয় অৰ্থনৈতিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰ এটা গোটক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অৰ্থনৈতিক বিকাশ দেশৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ উপাদান। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে নীতি সম্পৰ্কীয় পৰামৰ্শ প্ৰদান আৰু সিদ্ধান্ত গ্ৰহণৰ সময়ত দেশৰ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ স্বাৰ্থৰ কথা মনত ৰাখিবলৈ যুৱ বিষয়াসকলৰ প্ৰতি আহান জনায়। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰজাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা কৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনাব। শ্ৰীমোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ কেইবাটাও পথত বাণিজ্যিক যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি আজি বিয়লি 3 বজাৰ পৰা নিশা 10 বজালৈকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড আৰু ডি চে ৰোডত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা কোনোধৰণৰ বাহন চলাচল কৰিব নোৱাৰিব। আনহাতে ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড আৰু জি এছ ৰোডত মন্থৰ গতিৰ যান বাহন চলাচলত বাধা কৰা হৈছে বুলি গুৱাহাটী উপ আৰক্ষী আয়ুক্তৰ যান বাহন শাখা কাৰ্যালয়ৰ পৰা এই কথা জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। এই কাৰ্যসূচীক কেন্দ্ৰ কৰি নলবাৰী জিলাত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা 18 এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত ভাগ ল'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীৰ জেংৰাইমুখৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি যোৰহাটৰ তিতাবৰত উপস্থিত হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ এটা ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব। গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত তথা বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীগৰাকীৰ সৈতে কংগ্ৰেছ নেত্ৰী অলকা লাম্বাও উপস্থিত থাকে। অসমৰ অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামদাং এলেকাত আজি পুৱা সন্দেহযুক্ত আলফাৰ পৰেশ বৰুৱা ফৈদে আছাম ৰাইফলছৰ এটা পহৰাদাৰী দলৰ এখন বাহনক লক্ষ্য কৰি অতৰ্কিতে আক্ৰমণ চলায়। আছাম ৰাইফলছৰ জোৱানসকলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। প্ৰতিৰক্ষা সূত্ৰৰ পৰা জানিব পৰা মতে দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত এজন জোৱান আহত হয়। আহত জোৱানজনক যোৰহাটৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জোৱানজনৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কোৱা হৈছে। আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। আম আদমি পাৰ্টীয়ে পঞ্জাৱত লোকসভা নিৰ্বাচনৰ বাবে চাৰিজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। জয়দীপ সিং কাকাব্ৰাৰে ফিৰোজপুৰ আৰু আমনছেৰ সিঙে গুৰদাসপুৰ সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব। দলটোৱে জলন্ধৰ সমষ্টিৰ বাবে পৱন কুমাৰ তিনুক আৰু লুধিয়ানা সংসদীয় সমষ্টিৰ বাবে অশোক পৰাশৰ পাপ্পীক প্ৰক্ষেপ কৰিছে। বিজেপিয়ে আজি সমাগত লোকসভা নিৰ্বাচনৰ লগতে ওড়িশা বিধানসভা নিৰ্বাচন আৰু তেলেংগানা তথা উত্তৰ প্ৰদেশৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ওড়িশা বিধানসভাৰ বাবে বিজেপিয়ে 21জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দিলীপ ৰয়ে ৰুৰকেলা, সঞ্জুলি মুৰ্মুৱে ৱাৰিপাচি, নাৰসিং ৰাট্টাই জাৰিগাম আৰু অমৰেন্দ্ৰ দাসে জয়সিংপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে মহাৰাষ্ট্ৰ, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ বাবে সাতজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰত ছত্ৰপতি উদয়নৰাজ ভছলেক সত্ৰৰ লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। পঞ্জাৱত পৰমপল কৌৰ সিন্ধুৱে ভাটিন্দা, অনিতা সোম প্ৰকাশে হোচিয়াৰপুৰ লোকসভা আসনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব। ঠাকুৰ বিশ্বদীপ সিঙে ফিৰোজাবাদ আৰু শশাংক মণি ত্ৰিপাঠীয়ে উত্তৰ প্ৰদেশৰ দেউৰীয়াৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব। পশ্চিমবংগৰ ডায়মণ্ড হাৰ্বাৰৰ পৰা লোকসভা আসনৰ বাবে অভিজিৎ দাসে প্ৰাৰ্থিত্ব আগবঢ়াব। আনহাতে তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে পাঁচজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ডঃ টি এন বনছা তিলকক তেলেংগানা ছেকেন্দ্ৰাবাদ কেন্দ্ৰৰ পৰা টিকট দিয়া হৈছে। ইফালে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ ইষ্ট সমষ্টিৰ পৰা অ' পি শ্ৰীবাস্তৱে প্ৰতিদ্বন্দ্বিতা কৰিব। কলকাতা নাইট ৰাইডাৰ্ছ আজি কলকাতাৰ ইডেন গাৰ্ডেনত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 25 ৰাণত পৰাস্ত কৰে। বেংগালুৰু দলটোৱে 288 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 262 ৰানহে কৰিবলৈ সক্ষম হয়। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 287 ৰান কৰে। এই জয়ৰ পাছত হায়দৰাবাদ সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকাৰ বিপৰীতে বেংগালুৰু 10ম স্থানত আছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে বাংলাদেশৰ বিৰুদ্ধে 5খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় মহিলা দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। হৰমনপ্ৰীত কৌৰক অধিনায়ক আৰু স্মৃতি মান্ধানাক সহ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। শেহতীয়া 2টা বছৰত এয়া হ'ব ভাৰতীয় দলৰ দ্বিতীয়টো বাংলাদেশ ভ্ৰমণ। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে সংবিধানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত তথা বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী মাৰ্ঘেৰিটাত আজি পুৱা সন্দেহযুক্ত আলফা পৰেশ বৰুৱা ফৈদৰ উগ্ৰপন্থীয়ে আছাম ৰাইফলছৰ এটা পহৰাদাৰী দলৰ এখন বাহনক লক্ষ্য কৰি অতৰ্কিতে আক্ৰমণ চলায়। আৰু কলকাতা নাইট ৰাইডাৰ্ছ আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।